واختار موسى قومه 70 رجلا لميقاتنا فلما أخذتهم الرجفة قال رب لو شئت أهلكتهم من قبل وإياي أتهلكنا بما فعل السفهاء منا إن هي إلا فتنتك تضل بها من تشاء وتهدي من تشاء أنت ولينا فاغفر لنا وارحمنا وأنت خير الغافرين
আর মুসা তেওঁৰ সম্প্ৰদায়ৰ পৰা 70 জন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে তাৰপিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ'ল তেতিয়া মুসাই ক'লে হে মোৰ প্ৰতিপালক তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মুকু ধ্বংস কৰিব পাৰিলেহেঁতেন আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে তাৰ কাৰণে তুমি আমাক ধ্বংস কৰিবানে এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা কৰা বিপদগামী কৰা আৰু যাক ইচ্ছা কৰা তুমি সৎপথত পৰিচালিত কৰা তুমিয়েই আমাৰ অভিভাৱক সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ